এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তী ৰাণী ডেকা। অসমৰ জাতীয় জীৱনৰ প্ৰাতস্মৰণীয় পুৰুষ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ 58 সংখ্যক স্মৃতি দিৱস আজি ৰাজ্যজুৰি বিষ্ণু ৰাভা দিৱস হিচাপে পালন কৰা হৈছে। স্বাধীনতা সংগ্ৰামৰ পৰা আৰম্ভ কৰি শিল্প, সাহিত্য, সংস্কৃতি আৰু বৌদ্ধিক ক্ষেত্ৰলৈ বিষ্ণুপ্ৰসাদ ৰাভাই অনবদ্য অৱদান আগবঢ়াই থৈ গৈছে। তেওঁৰ সংগ্ৰামী জীৱনাদৰ্শ আৰু সৃষ্টিৰাজিয়ে প্ৰতিগৰাকী অসমীয়াক চিৰদিন অনুপ্ৰাণিত কৰি আহিছে। ৰাজ্যৰ বিভিন্ন ঠাইত বিষ্ণু ৰাভা দিৱস উপলক্ষে আজি বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আজি গুৱাহাটীৰ পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত বিষ্ণু ৰাভা দিৱস উদযাপন কৰা হ'ব। এই অনুষ্ঠানতে 2026 বৰ্ষৰ বিষ্ণু ৰাভা বঁটা আৰু সতী সাধনী বঁটাৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ 2025 বৰ্ষৰ আজানপীৰ বঁটা প্ৰদান কৰা হ'ব। উল্লেখযোগ্য যে জিকিৰ আৰু জাৰিৰ প্ৰসিদ্ধ শিল্পী গোলাঘাটৰ শামছুদ্দিন আহমেদলৈ 2025 বৰ্ষৰ আজানপীৰ ৰাষ্ট্ৰীয় বঁটা আগবঢ়োৱা হৈছে। সত্ৰীয়া শিল্পী মাণিক বৰবায়ন আৰু চিত্ৰশিল্পী মধুসূদন দাসলৈ ৰাজ্যিক পৰ্যায়ৰ 2026 বৰ্ষৰ বিষ্ণু ৰাভা বঁটা আগবঢ়োৱা হৈছে। লেখিকা গীতা উপাধ্যায়লৈ 2026 বৰ্ষৰ সতী সাধনী বঁটা আগবঢ়োৱা হৈছে। অসমৰ সমাজ, সাহিত্য, সংস্কৃতি আৰু কলাক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁলোকক এই সন্মানীয় বঁটা প্ৰদান কৰা হ'ব। ৰাষ্ট্ৰীয় বঁটাপ্ৰাপকগৰাকীক 3,00,000 টকা আৰু ৰাজ্যিক বঁটাপ্ৰাপক তিনিগৰাকীক 2,00,000 টকাকৈ ধনৰাশিও প্ৰদান কৰা হ'ব। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী বিমল বৰা, সাংসদ বিজুলী কলিতা মেধি, দিছপুৰৰ বিধায়ক প্ৰদ্যুৎ বৰদলৈৰ লগতে নিৰ্দিষ্ট বক্তা হিচাপে লেখক, গৱেষক ডঃ অনিল শইকীয়া উপস্থিত থাকিব। সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় বিষ্ণু ৰাভা দিৱস কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে বৰপেটাৰ হাউলিত উদযাপন কৰা হৈছে। এই সন্দৰ্ভত সবিশেষ জনাইছে বৰপেটাৰ পৰা আমাৰ সংবাদদাতা অৰূপজ্যোতি মহন্তই।
বিষ্ণু ৰাভা দিৱস আজি বৰপেটা জিলাৰ বিভিন্ন দল সংগঠনৰ উদ্যোগত জিলাখনৰ বিভিন্ন স্থানত আয়োজন কৰা হৈছে। জিলাখনৰ হাউলিত সদৌ অসম ছাত্ৰ সন্থাই এইবাৰ ৰাজ্যিক ভিত্তিত বিষ্ণু ৰাভা দিৱসৰ কাৰ্যসূচী উদযাপন কৰিছে আৰু কালিৰ পৰাই এই কাৰ্যসূচী আৰম্ভ হৈছে। কালি বৰপেটা জিলাভিত্তিত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয় আৰু আজি মূল কাৰ্যসূচী অনুষ্ঠিত হ'ব পুৱা।
ভাৰতীয় গণনাট্য সংঘ গুৱাহাটী মহানগৰ সমিতিৰ উদ্যোগত চানমাৰীৰ গুৱাহাটী আৰ্টিষ্ট গিল্ডৰ সভাকক্ষত বিষ্ণু ৰাভা দিৱসৰ আয়োজন কৰা হৈছে। সমগ্ৰ শিক্ষা ডিব্ৰুগড় জিলাৰ উদ্যোগত আৰু শিক্ষক শিক্ষয়িত্ৰীৰ উমৈহতীয়া মঞ্চ মন্থনৰ সহযোগত আজি ডিব্ৰুগড় ৰেলৱে হাইস্কুলত বিষ্ণু ৰাভা দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। সমগ্ৰ শিক্ষা আৰু মন্থনৰ প্ৰচেষ্টাত বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতৰ সমবেত সংগীত প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। খণ্ড পৰ্যায়ত দুটাকৈ দলে জিলাভিত্তিক মূল প্ৰতিযোগিতাত অংশ লৈছে। অসম সাহিত্য সভা আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যৌথ উদ্যোগত জিলা সাহিত্য সভা আৰু শংকৰদেৱ সংঘৰ ধেমাজি জিলা শাখাৰ সহযোগত গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি কেন্দ্ৰীয়ভাৱে বিষ্ণু ৰাভা দিৱস উদযাপন কৰা হৈছে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ দ্বাৰা পৰিচালিত চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষা নীট কাইলৈ হ'বলগীয়া পুনৰ পৰীক্ষাৰ বাবে দেশজুৰি আজি মকড্ৰিল বা আখৰা অনুষ্ঠিত হৈছে। আজি পুৱা খন্তেক আগতে আৰম্ভ হোৱা এই মকড্ৰিল সন্ধিয়া পৰ্যন্ত অব্যাহত থাকিব। এই মকড্ৰিলত 2,05,000 নিৰাপত্তাৰক্ষীক নিয়োজন কৰা হৈছে। মুঠ 3 তৰপীয়া নিৰাপত্তা বেষ্টনীৰ ব্যৱস্থা গঢ়া এই পৰীক্ষাৰ সকলো কেন্দ্ৰ ইতিমধ্যে নেশ্যনেল টেষ্টিং এজেঞ্চীক অৰ্পণ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি প্ৰশ্নকাকত আৰু প্ৰশ্নোত্তৰ বহী সুৰক্ষা কৰি ৰখা প্ৰক্ৰিয়াটোত অৰ্ধসামৰিক বাহিনীক নিয়োজিত কৰা হ'ব। সমগ্ৰ দেশৰ 5,000ৰো অধিক কেন্দ্ৰত কাইলৈ হ'বলগীয়া এই পৰীক্ষাৰ প্ৰক্ৰিয়া নিখুঁত আৰু ত্ৰুটিমুক্ত কৰাৰ উদ্দেশ্যে CCTV নিৰীক্ষণৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ জৰিয়তে সমগ্ৰ পৰীক্ষা প্ৰক্ৰিয়াটো নেশ্যনেল টেষ্টিং এজেঞ্চীয়ে তদাৰক কৰিব। ইয়াৰ উপৰি সামাজিক মাধ্যমৰ গতিবিধি লক্ষ্য কৰাৰ উদ্দেশ্যে এখন উচ্চ পৰ্যায়ৰ তদাৰক সমিতি গঠন কৰা হৈছে। পৰীক্ষা কেন্দ্ৰ তদন্তকাৰী আৰু নিৰাপত্তা সংস্থালৈ হাই এলাৰ্ট জাৰি কৰা হৈছে। জিলা প্ৰশাসনৰ উপৰি ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰাও এই পৰীক্ষা ব্যৱস্থাত সামগ্ৰিকভাৱে দৃষ্টি ৰখা হ'ব। উল্লেখযোগ্য যে কাইলৈ এই পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ উদ্দেশ্যে 22,00,000 পৰীক্ষাৰ্থীয়ে নাম পঞ্জীয়ন কৰিছে। ইয়াৰে 18,00,000 ইতিমধ্যে এডমিট কাৰ্ড ডাউনলোড কৰিছে। ভাৰত আৰু আফগানিস্তানৰ মাজৰ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল আজি চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। খেলখন দিনৰ 1:30 বজাত আৰম্ভ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 বজাত শুনিবলৈ পাব।